ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই কাৰ্যসূচীলৈ সাদৰ সম্ভাষণেৰে আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা। আশা কৰো আপুনি ভালে কুশলে আছে। গতিশীল এই জীৱনৰ খোজে খোজে বিভিন্ন ঘাট প্ৰতিঘাত আছে। এই ঘাট প্ৰতিঘাতবোৰ পাৰ হৈ যাবলৈ আমাৰ সকলোকে প্ৰয়োজন এজন প্ৰকৃত সাৰথি, এজন প্ৰকৃত বন্ধু আৰু এজন পথ প্ৰদৰ্শক। গোটেই মানৱ জাতিৰে এই সাৰথি, বন্ধু আৰু পথ প্ৰদৰ্শক আৰু সকলোৰে উদ্ধাৰকৰ্তাজনৰ বিষয়ে জনাবলৈকে আমি এয়া আপোনালৈ লৈ আহিছো পবিত্ৰ বাইবেলৰ শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। যদি আজি প্ৰথমবাৰৰ বাবে শুনিছে, শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। যদি আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু কেতিয়াও আমালৈ চিঠি পত্ৰ লিখা নাই, তেনেহলে আজিয়ে লিখিবচোন। যদি আমালৈ মাজে সময়ে চিঠি পত্ৰ লিখি আছে, তেনেহলে আপোনাক ধন্যবাদ জনাইছো আৰু ভৱিষ্যতেও চিঠি পত্ৰ লিখি থাকিব বুলি আশা কৰিছো। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা অসীম দয়ালু পিতৃশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰো। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও আমাৰ দৰে ক্ষুদ্ৰ মানৱক যে ইমান প্ৰেম কৰা, সেই কথা ভাবিলেই আচৰিত হওঁ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা। তেওঁ আমাৰ সকলো পাপৰ বোজা নিজৰ কান্ধত লৈ আমাৰ হৈ ক্ৰুচত প্ৰাণ দিলে, নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ পৰা কৰিন্থিয়াবিলাকৰ প্ৰতি দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় কৰিন্থিয়া নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানটো আপুনি শুনিছিল নে বাৰু? যোৱা অনুষ্ঠানত আমি এই পুস্তকৰ 3 নম্বৰ অধ্যায়টোৰ অধ্যয়ন আৰম্ভ কৰি 11 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলো। আজিৰ অনুষ্ঠানত আমি 3 নম্বৰ অধ্যায়টোৰ বাকী থকা পদকেইটাৰ ওপৰত আলোচনা চলাম বুলি ভাবিছো। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লওকচোন। আমি এতিয়া বাইবেলৰ পৰা পাঠ কৰিম দ্বিতীয় কৰিন্থিয়া 3 নম্বৰ অধ্যায়ৰ 12 আৰু 13 নম্বৰ পদ পাঠ কৰি দিছো। আমাৰ এনে আশা থকাত আমি অতি উদাৰ চিত্তেৰে কথা কওঁ, আৰু ইছৰাইলৰ সন্তানবিলাকে সেই লুপ্ত হৈ যোৱাটোৰ শেষ যেন একেথৰে চাবলৈ নাপায়, এইকাৰণে মুচিয়ে যেনেকৈ তেওঁৰ মুখত উৰণি ললে আমি তেনেকৈ নকৰো। ইয়াত পৌলে কি কথা কৈছে বাৰু? আমি মনত পেলোৱা ভাল হ'ব যে বিধান দুবাৰ দিয়া হৈছিল। যেতিয়া মুচি চিনয় পৰ্বতৰ ওপৰলৈ গৈছিল ঈশ্বৰৰ সৈতে সাক্ষাৎ হ'বলৈ, ঈশ্বৰে নিজে দুখন শিলৰ ফলিত দহাজ্ঞা লিখি মুচিক দিছিল। সেই বিধান আছিল ইছৰাইলৰ লোকসকলৰ বাবে বিশেষভাৱে দিয়া বিধান। তেওঁলোকে সেই বিধান পালন কৰি জীৱন কটাব লাগিছিল, আৰু যদিহে তেওঁলোকে সম্পূৰ্ণৰূপে বিধানবোৰ মানি চলিলেহেঁতেন তাৰ দ্বাৰাই তেওঁলোকে পৰিত্ৰাণ পালেহেঁতেন, আৰু সেই বিধান অনুসাৰেই তেওঁলোকৰ বিচাৰো হ'ব বুলি জনাই দিয়া হৈছিল। মুচিয়ে সেই আজ্ঞাসমূহ ল'বলৈ চিনয় পৰ্বতৰ ওপৰত থকা অৱস্থাতে ইছৰাইলৰ লোকবিলাকে প্ৰথম দুটা আজ্ঞা লংঘন কৰিবলৈ ধৰিছিল। সেই দুটা হ'ল, মোৰ আগত তোমাৰ আন কোনো দেৱতা নাথাকক, আৰু তুমি নিজলৈ কোনো কটা প্ৰতিমা বা ওপৰত থকা স্বৰ্গত, তলত থকা পৃথিৱীত আৰু পৃথিৱীৰ তলত থকা পানীত যি যি আছে সেইবোৰৰ আকৃতিৰে কোনো মূৰ্তি নেসাজিবা। যাত্ৰা পুস্তক 20 নম্বৰ অধ্যায়ৰ 3 আৰু 4 নম্বৰ পদ। কিন্তু ইছৰাইলৰ লোকসকলে এই আজ্ঞা লংঘন কৰিছিল। মুচিৰ যোগেদি দিয়া বিধান অতি কঠোৰ আছিল। আনকি মুচিয়েও এনেদৰে কৈছিল, মই বৰ ভয় পাই কঁপি আছো। ইব্ৰী 12 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদ। এই বিধানমতে চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত, পুৰাৰ সলনি পুৰা, কটাৰ সলনি কটা। এই বিধান আছিল অতি কটকটীয়া, আৰু সকলোৰে বাবে একে। ই দাবী কৰিছিল নিখুঁত পবিত্ৰতা আৰু ধাৰ্মিকতা। এই বিধানমতে কোনো ব্যক্তিয়ে যি পোৱাৰ যোগ্য তাকে পাইছিল। যাত্ৰা পুস্তক 32 নম্বৰ অধ্যায়ত আমি পাওঁ মানুহবোৰে বিধান ভংগ কৰিবলৈ আৰম্ভ কৰাৰ কথা। গতিকে তাৰ ফলত কি হ'ল? ঈশ্বৰে মুচিক লগে লগে পৰ্বতৰ পৰা নামি যাবলৈ কৈছিল। মুচি নামি আহিছিল আৰু দূৰৰ পৰাই দেখিবলৈ পাইছিল যে ইছৰাইলৰ লোকবিলাকে প্ৰথম দুটা আজ্ঞা লংঘন কৰি আছে। গতিকে মুচিয়ে 10 আজ্ঞা লিখা সেই শিলৰ ফলি দুটা চাউনিলৈ আনিবলৈ সাহস নকৰিলে। কিয় বাৰু? কাৰণ তাকে কৰা হলে গোটেই ইছৰাইল জাতিৰ লোক সেই মুহূৰ্ততেই নিশ্চিহ্ন হৈ গ'লহেঁতেন, যিহেতু সেই নিয়ম ভংগ কৰা মানে মৃত্যুদণ্ড। গতিকে তেওঁলোকে সেই নিয়মমতেই শাস্তি পালেহেঁতেন। গতিকে মুচিয়ে সেই শিলৰ ফলি দুখন ভাঙি টুকুৰা টুকুৰ কৰি চাউনিলৈ গ'ল। তাৰ পাছত মুচিয়ে ঈশ্বৰক লগ ধৰিবলৈ আকৌ যেতিয়া চিনয় পৰ্বতৰ ওপৰলৈ গ'ল, আমি এটা বিশেষ কথা দেখা পাওঁ। মুচিয়ে এই কথা মানি লৈছে যে গোটেই ইছৰাইল যেতিয়া পাপ কৰিলে আৰু শাস্তিস্বৰূপে মৃত্যুদণ্ড পাব লাগে, কিন্তু মুচিয়ে ঈশ্বৰৰ পৰা কৰুণা ভিক্ষা কৰিছে আৰু ঈশ্বৰে ইছৰাইল জাতিক আকৌ এটা সুযোগ দিলে আৰু মুচিক আকৌ দুখন শিলৰ ফলিত সেই 10 আজ্ঞা লিখি দিলে। এতিয়া বিধানৰ লগতে ঈশ্বৰে কৰুণা আৰু অনুগ্ৰহও যোগ দিয়া কথাটো মুচিয়ে বুজি পালে। মুচিৰ বিধান অনুসাৰে সকলো কথাৰ মূলতেই থাকিব লাগে এটা তম্বু আৰু বলিদান প্ৰথা, আৰু সেয়েই হ'ব লাগে ঈশ্বৰৰ কাষ চপাৰ ব্যৱস্থা, কাৰণ তেজ উলিওৱা নহ'লে পাপমোচন নহয়। ইব্ৰী 9 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদ। কিন্তু পবিত্ৰতা অবিহনে কোনেও ঈশ্বৰৰ কাষ চাপিব নোৱাৰে। ইব্ৰী 12 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদ। তেনেহলে আমিনো কেনেকৈ ঈশ্বৰৰ কাষ চাপিব পাৰিম? আমাৰ বাবে ঈশ্বৰেই এটা উপায় দিব লাগিব, আৰু ঈশ্বৰে এটা উপায় কৰি দিছেও। কি যে সুন্দৰ মহিমাময় প্ৰকাশ! নিঃসন্দেহে মুচিৰ মুখমণ্ডল জিলিকি উঠিছিল। যেতিয়া মুচি পৰ্বতৰ পৰা নামি আহিল, তেওঁৰ হাতত বিধান লিখা সেই দ্বিতীয়যোৰ শিলৰ ফলি আছিল। সেয়া আছিল মৃত্যু আৰু দণ্ডাজ্ঞাৰ পৰিচৰ্যা, যি ব্যৱস্থাই মানুহৰ পৰা এনে এক ধাৰ্মিকতা আৰু পবিত্ৰতা দাবী কৰিছিল যিটো মানুহে কেতিয়াও অৰ্জন কৰিব নোৱাৰে। কিন্তু লগতে বলিদানৰ প্ৰথাটোও আছিল, যাৰ যোগেদি ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশ পাইছিল। খ্ৰীষ্টৰ মৃত্যু আৰু পুনৰুত্থানৰ যোগেদি প্ৰকাশ পোৱা এই ঈশ্বৰৰ অনুগ্ৰহকেই পৌলে বিচাৰি পাইছিল। যি পৌল আছিল আখৰে আখৰে বিধান পালন কৰিবলৈ চেষ্টা কৰি থকা লোক, সেইকাৰণেই পৌলে ক'ব পাৰিছিল, আৰু মোৰ নিজ ধাৰ্মিকতা অৰ্থাৎ বিধানৰ পৰা পোৱা ধাৰ্মিকতাৰে ধাৰ্মিক নহৈ খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই যি ধাৰ্মিকতা অৰ্থাৎ ঈশ্বৰৰ পৰা পোৱা বিশ্বাসমূলক ধাৰ্মিকতাৰে ধাৰ্মিক হৈ যেন খ্ৰীষ্টক লাভ কৰোঁ। ফিলিপিয়া 3 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদ। ইয়াতেই আছে গৌৰৱময় পৰিচৰ্যা, আৰু এয়েই হৈছে গৌৰৱময় শুভবাৰ্তা। বিধান আছিল গৌৰৱময়, ই মানুহক পৰিত্ৰাণ পোৱাৰ এটা উপায় দিছিল, কিন্তু বিধান পালন কৰিবলৈ মানুহ অসমৰ্থ আছিল। ই আছিল ঈশ্বৰক সন্তুষ্ট কৰিব পৰা এক জীৱনৰ মানদণ্ড, কিন্তু মানুহৰ বাবে ই হৈ পৰিছিল মৃত্যুৰ পৰিচৰ্যা, কাৰণ মানুহ আছিল স্বভাৱতেই দুৰ্বল পাপী। আনহাতে যীশুখ্ৰীষ্টৰ যোগেদি সিদ্ধ হোৱা ঈশ্বৰৰ অনুগ্ৰহ হৈছে এক গৌৰৱময় পৰিচৰ্যা। আন এঠাইত ইয়াক পৰমধন্য ঈশ্বৰৰ গৌৰৱ প্ৰকাশক শুভবাৰ্তা বুলি কোৱা হৈছে। পৰমধন্য শব্দটোৰ অৰ্থ হৈছে আনন্দিত, আনন্দিত ঈশ্বৰ। ঈশ্বৰক কিহে আনন্দিত কৰে? ঈশ্বৰ আনন্দিত হয় তেওঁ প্ৰেম কৰা মানুহক কৰুণা দেখুৱায়। তেওঁ মানুহক উদ্ধাৰ কৰিব বিচাৰে। মিখা 7 নম্বৰ অধ্যায়ৰ 18 পদত কোৱা হৈছে, অপৰাধ ক্ষমা কৰোতা আৰু নিজ আধিপত্যৰ অৱশিষ্টভাগৰ দায় এৰি দিওঁতা তোমাৰ নিচিনা ঈশ্বৰ কোন আছে? তেওঁ দয়া ভাল পোৱাৰ কাৰণে চিৰকাললৈকে নিজৰ ক্ৰোধ নাৰাখে। কোনো মানুহ নষ্ট হৈ যোৱাটো ঈশ্বৰে নিবিচাৰে। যিজকেল ভাওবাদীক ঈশ্বৰে কৈছিল, তুমি তেওঁবিলাকক কোৱা, প্ৰভু যীহুৱাই কৈছে, মোৰ জীৱনৰ শপত, দুষ্টৰ মৰণত মই সন্তোষ নাপাওঁ, কিন্তু দুষ্টই যে নিজ পথৰ পৰা ঘূৰি জীয়াই থাকে তাতহে মই সন্তোষ পাওঁ। যিজকেল 33 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ। ঈশ্বৰে আমাক উদ্ধাৰ কৰিব বিচাৰে। মানুহক উদ্ধাৰ কৰিয়ে ঈশ্বৰে আনন্দ পায়। মুচিয়ে দ্বিতীয়বাৰ পৰ্বতৰ পৰা নামি আহোঁতে তেওঁৰ অন্তৰত আনন্দ আছিল আৰু তেওঁৰ মুখ জিলিকি আছিল। এতিয়া ঈশ্বৰৰ সন্মুখলৈ আহিবলৈ বলিদান প্ৰথাৰ জৰিয়তে ইছৰাইলৰ লোকসকলে এটা উপায় পালে। মুচিৰ মুখমণ্ডলৰ সেই উজ্জ্বলতা কিন্তু স্থায়ী নাছিল। সেই উজ্জ্বলতা লাহে লাহে নোহোৱা হৈ আহিছিল। সেই কথা ঢাকি ৰাখিবলৈ মুচিয়ে মুখত উৰণি ল'ব লগা হ'ল। কিন্তু তেওঁবিলাকৰ মন কঠিন কৰা হ'ল, কিয়নো পুৰণি নিয়মৰ পাঠত আজিলৈকে সেই একে উৰণি আছে। সেয়ে যে খ্ৰীষ্টৰ দ্বাৰাই লুপ্ত হৈছে এই কথা প্ৰকাশিত হোৱা নাই। সেই সময়ৰ পৰা ইছৰাইলৰ লোকবিলাকৰ মন কঠিন হ'ল। মুচিয়ে মুখত লোৱা উৰণিখন ঈশ্বৰৰ বিশেষ লোক ইছৰাইলৰ লোকবিলাকৰ মনৰ উৰণি যেন হৈ পৰিল। এই উৰণি আজিও আছে, কাৰণ এই লোকসকলে খ্ৰীষ্টক বিধানৰ সামৰণি বুলি মানি নলয় আৰু খ্ৰীষ্টতেই যে ধাৰ্মিকতা আছে সেই কথা স্বীকাৰ নকৰে। খ্ৰীষ্টই যে সকলো বিধানৰ পৰিপূৰ্ণতা সেই কথা তেওঁলোকে মানি নলয়। অৰ্থাৎ মুচিয়ে লোৱা সেই উৰণি আজিও আছে। আমি পিছৰ অধ্যায়ত দেখিবলৈ পাম যে ছয়তানে অবিশ্বাসী লোকসকলৰ মন অন্ধ কৰি ৰাখিছে। এই কথা কিয় সঁচা সেই কথা আমি আলোচনা কৰিম। কিন্তু এতিয়ালৈকে মুচিৰ পুস্তক পঢ়োতে তেওঁবিলাকৰ হৃদয়ত সদায় উৰণি আছে। তেওঁলোকে যেতিয়া বিধান পঢ়ে তেওঁলোকে ভাবি থাকে যে তেওঁলোকে এই বিধান পালন কৰিব পাৰিব। কিন্তু আমি যেতিয়া পুৰণি নিয়ম পঢ়ো তেতিয়া কিন্তু আমি আচলতে কোনো সাহস নাপাওঁ। বিধান পালন কৰাৰ সামৰ্থ আমাৰ নাই বুলিহে আমি বুজি পাওঁ। আনকি দায়ুদেও এনেধৰণৰ সন্দেহ প্ৰকাশ কৰিছিল, ইয়ুবেও একেধৰণৰ মত প্ৰকাশ কৰিছিল, হিজকিয়াই আসন্ন মৃত্যুৰ কথা জানিব পাৰি বেৰৰ ফালে মুখ কৰি কান্দিছিল। আনহাতে আমি বাস কৰা আজিৰ এই অনুগ্ৰহৰ কালত যীশুত বিশ্বাস স্থাপন কৰা অতি দুৰ্বল লোকজনেও অতি নিশ্চিতভাৱে গম পায় যে তেওঁক ঈশ্বৰে গ্ৰহণ কৰিছে। কিন্তু যেতিয়া প্ৰভুলৈ মন পালতে তেতিয়া সেই উৰণি গুচোৱা হয়। যেতিয়া কোনো লোক যীশুখ্ৰীষ্টৰ কাষ চাপে তেতিয়া তেওঁৰ মনৰ সেই উৰণি আঁতৰি যায়। মানুহৰ সমস্যা আচলতে মনৰ সমস্যা, অন্তৰৰ সমস্যা। জীৱনত চলি থকা পাপেই মানুহক অন্ধ কৰি ৰাখে। যেতিয়াই মানুহে পাপৰ পথ ত্যাগ কৰি প্ৰভু যীশুক নিজৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিবলৈ আগ্ৰহ কৰে তেতিয়া সেই উৰণি গুচোৱা হয়। 17 প্ৰভুৱেই আত্মা, আৰু য'তে প্ৰভুৰ আত্মা ত'তে স্বাধীনতাও। কেৱল ঈশ্বৰৰ আত্মাইহে সেই উৰণি আঁতৰাই প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা হিচাপে চিনি পাবলৈ আমাক সহায় কৰে। প্ৰভু যীশুৱেই আমাক পৰিত্ৰাণ দিব পাৰে, আমাক অনন্ত জীৱন দিব পাৰে। ইয়াতে আমি আৰু এটা কথা মন কৰিব পাৰোঁ। ইয়াত পৌলে একে কথাই কৈছে যি কথা চিমুন পিতৰেও কৈছে, পাচনি কৰ্ম 10:43। তেওঁৰ পক্ষে সকলো ভাৱবাদীয়ে এই সাক্ষ্য দিয়ে যে তেওঁত বিশ্বাস কৰা সকলোৱে তেওঁৰ নামেৰে পাপমোচন পায়। প্ৰিয় শ্ৰোতা, যদিহে আমি পুৰণি নিয়মত যীশুখ্ৰীষ্টক দেখা নাপাওঁ তেনেহলে ঈশ্বৰৰ আত্মাৰ পৰা আমি শিক্ষা লোৱা নাই। ঈশ্বৰৰ আত্মাই খ্ৰীষ্টৰ বিষয়ে আমাক দেখুৱাই দিয়ে, ঈশ্বৰৰ আত্মাই আমাক মুক্তি দিয়ে। তেওঁ আমাক কোনো বিধান বা নীতি নিয়মৰ অধীন নকৰে। তেওঁ আমাক বিধানৰ পৰা মুক্ত কৰি খ্ৰীষ্টলৈ লৈ আহে, আৰু যেতিয়া তেওঁ সেই কাম কৰে তেতিয়া কি হয় চাওক। 18 আৰু আমি সকলোৱে উৰণি নোলোৱা মুখেৰে দৰ্পণত দেখাৰ দৰে প্ৰভুৰ গৌৰৱ চাওঁতে চাওঁতে সেই গৌৰৱৰ পৰা গৌৰৱ পাই আত্মাৰূপ প্ৰভুৰ দ্বাৰাই পৰিণত হোৱাৰ দৰে পৰিণত হৈ সেই একে মূৰ্তি হ'ব লাগিছো। এইটো অতি গুৰুত্বপূৰ্ণ অভিনৱ শাস্ত্ৰপদ। পৌলে ইতিমধ্যে কৈ আহিছে মনৰ ওপৰত থকা উৰণিৰ কথা। যেতিয়া আমি খ্ৰীষ্টত শৰণ লওঁ তেতিয়া আমাৰ মনৰ সেই উৰণি আঁতৰি যায়। আৰু এতিয়া খ্ৰীষ্টত বিশ্বাস কৰি আমি তেওঁৰ মুখলৈ চাওঁ। অৱশ্যে বিশ্বাসী হিচাপেও যদি আমি পাপত চলি থাকোঁ তেতিয়া আমাৰ চকুত উৰণি থাকে। কিন্তু যেতিয়া সেই পাপ স্বীকাৰ কৰি ক্ষমা বিচাৰোঁ তেতিয়া তেওঁ আমাৰ সকলো পাপ ক্ষমা কৰে। তেওঁৰে সৈতে আমি মধুৰ সহভাগিতা উপভোগ কৰোঁ আৰু আমি তেওঁৰ মুখলৈ চাওঁ। তেতিয়া আমি খ্ৰীষ্টৰ সেই গৌৰৱ আৰু মহিমা আমাৰ মুখমণ্ডলতো প্ৰকাশ পাই উঠিবলৈ ধৰা দেখো আৰু আমি সলনি হ'বলৈ ধৰো। আমি সম্পূৰ্ণৰূপে খ্ৰীষ্টৰ নিচিনা নোহোৱালৈকে খ্ৰীষ্টৰ মুখলৈ চাই থাকিব লাগিব। তাকে কৰি আমি খ্ৰীষ্টৰ ছবি আমাৰ যোগেদি প্ৰতিফলিত কৰিব পাৰো। আমি খ্ৰীষ্টৰ সাদৃশ্যলৈ ৰূপান্তৰিত হৈ থাকিব লাগিব। কিন্তু খ্ৰীষ্টই পৰ্বতৰ ওপৰত যেনেদৰে অন্য ৰূপ ধৰিছিল তেনেকুৱা নহয়। এই জগতত জীয়াই থকা কালত আমি সাধাৰণ তেজমঙহৰ মানুহ হৈ থাকোঁতেই স্বভাৱ, চৰিত্ৰ, চিন্তাধাৰা আদি বিভিন্ন দিশত খ্ৰীষ্টৰ নিচিনা হৈ থাকিব লাগিব। এইটো এদিনতে হোৱা ঘটনা নহয়। এই প্ৰক্ৰিয়া অনবৰতেই চলি থাকিব লাগিব, আৰু যিদিনা আমি খ্ৰীষ্টক মুখামুখিকৈ লগ পাম, সেইদিনাহে আমি সম্পূৰ্ণৰূপে খ্ৰীষ্টৰ নিচিনা হৈ পৰিম। এতিয়া প্ৰশ্ন উঠিব পাৰে, আমিনো এতিয়া খ্ৰীষ্টৰ মুখলৈ কেনেকৈ চাব পাৰোঁ? তেওঁতো সোঁশৰীৰে আমাৰ মাজত উপস্থিত নাই, আছে আত্মাৰূপেহে। এই প্ৰশ্ন উঠাই স্বাভাৱিক। আমি খ্ৰীষ্টলৈ চাই থাকিবলৈ হলে ঈশ্বৰৰ বাক্য অৰ্থাৎ বাইবেললৈ চাই থাকিব লাগিব। ঈশ্বৰৰ বাক্য ঠিক এখন আইনাৰ নিচিনা। এই আইনাত আমি নিজৰ মুখ দেখো। ঠিক একেদৰে ঈশ্বৰৰ বাক্যই আমাক খ্ৰীষ্টক দেখুৱাই দিয়ে। ঈশ্বৰৰ বাক্যলৈ চাই থকা মানেই খ্ৰীষ্টৰ মুখলৈ চোৱাৰ নিচিনা হয়, আৰু যেতিয়াই আমি তেওঁলৈ চাওঁ আমি পৰিৱৰ্তিত হওঁ। অৰ্থাৎ ঈশ্বৰৰ বাক্যই আমাক কেৱল মাত্ৰ নতুন জন্মই দিয়া নহয়, লগতে আমাক পৰিৱৰ্তিত কৰি খ্ৰীষ্টৰ সাদৃশ্যৰে গঢ়ি তুলি থাকে। ঈশ্বৰৰ বাক্যই আমাক নতুন জন্ম দিয়ে। বাইবেলত এনেদৰে লিখা আছে, কিয়নো তোমালোক ক্ষয়নীয় বীজৰ পৰা নহয় অক্ষয় বীজৰ পৰা অৰ্থাৎ ঈশ্বৰৰ জীৱনময় আৰু চিৰস্থায়ী বাক্যৰ দ্বাৰাই পুনৰ জন্ম পোৱা হৈছা। প্ৰথম পিতৰ প্ৰথম অধ্যায়ৰ 23 নম্বৰ পদ। ঈশ্বৰৰ আত্মাই ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰি আমাক নতুন জন্ম প্ৰদান কৰে, কিন্তু ঈশ্বৰৰ বাক্যই আমাক ৰূপান্তৰিত কৰিও থাকে। এই কামটো অতি প্ৰয়োজনীয়। আমি আচলতে সেই আইনাত প্ৰভু যীশুৰ মুখ চাই চাই অধিক সময় কটাবলৈ আগ্ৰহ দেখুওৱা উচিত। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্যতে আমি তেওঁক দেখা পাওঁ। তেওঁ কোনো ছুপাৰষ্টাৰ নহয়, বিশ্ববিখ্যাত তাৰকা নহয়, তেওঁ সাধাৰণ মানুহো নহয়। ঈশ্বৰৰ বাক্যত আমি খ্ৰীষ্টক উৰণিবিহীন অৱস্থাত অতি পৰিষ্কাৰভাৱে দেখা পাওঁ। তেওঁৰ অপূৰ্ব মুখাৱয়ব আমি দেখিবলৈ পাওঁ। তেওঁ সঁচাকৈ অপূৰ্ব। এজন বিখ্যাত শিক্ষকে এগৰাকী ব্যক্তিৰ কাহিনী এটা প্ৰায়েই কৈছিল। তেওঁ অতি যন্ত্ৰণাত মৃত্যুসজ্জাত পৰি আছিল। তেওঁ বেছিদিন জীয়াই নাথাকিব বুলি ডাক্তৰেও জনাই দিছিল। এজন বন্ধুৱে তেওঁক চাবলৈ আহি কৈছিল, সকলোৱে কৈ আছে তুমি বেছিদিন আমাৰ লগত নাথাকিবা, তুমি মৃত্যুচ্ছায়াৰ উপত্যকাৰে আগবাঢ়িব ধৰিছা, তুমি নিশ্চয় প্ৰভু যীশুক চকামকাকৈ দেখিবলৈ ধৰিছা। সেই মৃত্যুমুখী মানুহজনে অলপ শক্তি গোটাই স্পষ্টভাৱে কৈ উঠিছিল, চকামকাকৈ কিয়? আজি 40 বছৰ ধৰি মই তেওঁৰ গৌৰৱময় মুখমণ্ডলৰ সম্পূৰ্ণ ছবিখন দেখি আহিছো। এতিয়া তেওঁৰ চকামকা ছবিখন দেখি মই কেনেকৈ সন্তুষ্ট থাকিম? প্ৰিয় শ্ৰোতা, প্ৰভু যীশুক আজিয়েই চাবলৈ পোৱাটো কেনে আনন্দৰ কথা! শেষত এটা সাধুকথাৰে আমি সামৰণি মাৰিব খুজিছো। এজন ডেকা ল'ৰাৰ কাহিনী। তেওঁ এখন গাঁৱত বাস কৰিছিল। সেই গাঁৱৰ কাষতে এখন পাহাৰ আছিল। সেই পাহাৰৰ চূড়াটো আছিল এটা প্ৰকাণ্ড শিল, আৰু শিলটো দেখাত ঠিক মানুহৰ মুখ যেন আছিল। গাঁৱৰ মানুহবোৰে বিশ্বাস কৰিছিল যে এদিন সেই গাঁৱলৈ দেখাত সেই শিলটোৰ নিচিনা এজন মানুহ আহিব, আৰু তেওঁ সেই গাঁওখনলৈ আশীৰ্বাদ কঢ়িয়াই আনিব। সেই কথাটো সেই ডেকা মানুহজনৰ ইমান মনত লাগিছিল যে তেওঁ অকলশৰে গৈ দিনে ৰাতিয়ে সেই শিলটোৰ ফালে চাই চাই ভাবিবলৈ ধৰিলে, সেই দিননো কেতিয়া আহিব, সেই শিলটোৰ নিচিনা মানুহজননো কেতিয়া আহিব। বহু বছৰ বাগৰি গ'ল। সেই শিলটোৰ ফালে চাই চাই ডেকাজন বুঢ়া হ'ল। তেওঁ থৰক বৰক খোজেৰে গাঁৱৰ ফালে উভতি আহিল। গাঁৱত সোমোৱাৰ লগে লগে এজন মানুহে তেওঁৰ পিনে চাই উত্তেজিত হৈ কৈ উঠিল, চোৱা চোৱা, সেই শিলটোৰ নিচিনা মানুহজন আহিল। সেই ডেকা মানুহজনে ইমান দিন ধৰি একেথৰে সেই শিলটোলৈ চাই থকা কাৰণে তেওঁৰ মুখখনেই সেই শিলটোৰ নিচিনা হৈ পৰিল। প্ৰিয় শ্ৰোতা, আপুনি বাৰু খ্ৰীষ্টৰ নিচিনা হ'ব খোজেনে? যদি খোজে, তেনেহ'লে খ্ৰীষ্টৰ মুখলৈ চাই সময় কটাবলৈ আৰম্ভ কৰক। ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ পাতত প্ৰভু যীশুখ্ৰীষ্টৰ সুন্দৰ গৌৰৱময় মুখলৈ নিয়মিতভাৱে চাবলৈ শিকক। দিনে নিশাই সেই বাক্য ধ্যান কৰি হৃদয় চকুৰে তেওঁলৈ চাবলৈ শিকক। তেনে কৰিলে আমি অধিক অধিককৈ তেওঁৰ নিচিনা হৈ যাম। হমেই হম, তাত কোনো সন্দেহ নাই। আমি পৰিৱৰ্তিত হমেই, আমি ৰূপান্তৰিত হমেই। প্ৰিয় শ্ৰোতা, এই কাম আজি মই কৰা প্ৰয়োজন, নিশ্চয় আপুনিও কৰা প্ৰয়োজন, আমি সকলোৱেই কৰা প্ৰয়োজন। দিনে দিনে খ্ৰীষ্টৰ সাদৃশ্যলৈ ৰূপান্তৰিত হোৱাতকৈ আৰু কি আনন্দৰ কথা থাকিব পাৰে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ঈশ্বৰৰ বাক্যৰ পৰা শিক্ষা শুনিলে। এই বাক্যই আপোনাক জীৱনৰ সঠিক দিশেৰে আগবাঢ়ি যাওঁতে সহায় কৰিব বুলি আশা কৰিছো।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100।
এতিয়া আমি আপোনাৰ প্ৰিয় গীতৰ কাৰ্যসূচী ভক্তি সুৰ আৰম্ভ কৰো আহক।
আজি আমি প্ৰথমতে শুনিবলৈ লৈছো কৰ্নেলিয়াছ বসুমতাৰীৰ কণ্ঠৰ এই গীতটো। এই গীতটো অনুৰোধ কৰিছে গোলাঘাট জিলাৰ শ্ৰোতা মান্না কাৰ্য।
তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া, তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাব দিলোৱা, তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া, তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাব দিলোৱা।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com।
জীৱন বাট ইমান নিৰাশা, মাথো দুখেৰে ভৰা, প্ৰতি ক্ষণে মই ইমান অসহায় যেন অকল সৰিয়া, আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোৰো দৃষ্টি কৰা, আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোৰো দৃষ্টি কৰা, কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া, তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক পাব দিলোৱা।
আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275। পথ মাথু আজি তোমার প্রেমেরে জীবন পূর্ণ করা, মাথু আজি তোমার প্রেমেরে জীবন পূর্ণ করা, তোমার কাখলে আহিছো পিতা, আজি মোক জিৰণি দিয়া, তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক পাব দিলোৱা, তোমাৰ কাষলে আহিছো পিতা,
আজি মোক চিরণি দিয়া, তোমার করুণা মাগিছো পিতা তুমি মোক পাব দিয়া।
গীতটির কথা আর সুরে আপনার উৎসাহিত করেছেনে? যিশুর প্রেম আর ত্যাগর কথাবুরে যাতে আপনার আশীর্বাদ করে এই আমার প্রার্থনা। এই ভক্তিসুর কার্যসূচীত আপনিও নিজের প্রিয় গীতটি শুনব পাৰিব। তাৰ বাবে আমার টেলিফোন নম্বর 9954046275 ফোন করে আপনার প্রিয় গীতটির বিষয়ে জানাব।
ভক্তিসুরত শুনবলে লওয়া দ্বিতীয় গীতত কণ্ঠদান করেছে মুকুল বরা। গীতটি অনুরোধ করেছে গোয়ালপাড়া জেলার শ্রোতা অশ্বিনী
খাতলা। দুখৰ কাহিনী যিশু দি গৰি হিয়া পূজাৰী, যিশুৱে শুনিব সকলো মচি দিব, নিশ্চয় তোমাক শান্তি দিব। কোৱাচোন তোমাৰ দুখৰ কাহিনী
নম্বৰটো আকৌ এবাৰ কৈছো
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব, ক্রান্ত জানে জিরানি পাব, অস্থির মনে তোমার বিশ্রাম পাব, ভারাক্রান্ত জানে জিরানি পাব।
তোমার জীবন